যিচয়া চাৰি অধ্যায়। সেইদিনা সাতগৰাকী মহিলাই এজন পুৰুষক ধৰিব আৰু ক'ব, আমি আমাৰ নিজৰ আহাৰ খাম আৰু নিজৰ বস্ত্ৰ পিন্ধিম, কিন্তু আমাৰ লাজ দূৰ কৰিবলৈ আপোনাৰ নাম ল'বলৈ দিয়ক। ইজৰাইলৰ শেষ শুভগতি। সেইদিনা যিহুৱাৰ শাখা সৌন্দৰ্যময় প্ৰতাপী আৰু পৃথিৱীত উৎপন্ন হোৱা ফল সুস্বাদু হ'ব, আৰু ইজৰাইলৰ ৰক্ষা পোৱা সকলৰ বাবে আনন্দদায়ক হ'ব। তেতিয়া চিয়োন আৰু জেৰুচালেমত থকা অৱশিষ্ট লোকসকলৰ নাম জীৱন পুস্তকত লিখা থাকিব, আৰু তেওঁলোক প্ৰতিজনকে পবিত্ৰ বুলি কোৱা হ'ব। ন্যায়ৰ আত্মাৰ দ্বাৰাই আৰু জ্বলি থকা জুই আত্মাৰ দ্বাৰাই প্ৰভুৱে যেতিয়া চিয়োন জীয়াৰীসকলৰ কলুষ ধুই পেলাব আৰু জেৰুচালেমৰ মাজৰ পৰা তেজৰ দাগ পৰিষ্কাৰ কৰিব, তেতিয়া যিহুৱাই চিয়োন পৰ্বতৰ সকলো ঠাই আৰু তাৰ সকলো সমবেত হোৱা ঠাইৰ ওপৰত দিনত মেঘ আৰু ধোঁৱাৰে আৰু ৰাতি জ্বলন্ত অগ্নিশিখাৰ পোহৰৰ দ্বাৰাই সমুদায় প্ৰতাপৰ ওপৰত এখন চন্দ্ৰতাপ হ'ব। এই সকলো দিনৰ সময়ত গৰমৰ পৰা ৰক্ষা পাবলৈ ছাঁ আৰু ধুমুহা আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় আৰু আৱৰণ হ'ব।